এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎ কৰে। ডঃ শৰ্মাই প্ৰধানমন্ত্ৰীৰ সৈতে ৰাজ্যৰ বিভিন্ন খণ্ডৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰে। অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ বাবে ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। শ্ৰীমোদীৰ এই ভ্ৰমণ ৰাজ্যখনৰ উন্নয়নমুখী যাত্ৰাৰ আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই ইয়াৰ পাছত নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে। তেওঁ গহপুৰত নিৰ্মাণ হ'বলগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীলৈ বিত্তমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনায়। উল্লেখযোগ্য যে বীৰাংগনা কনকলতা বৰুৱালৈ উৎসৰ্গিত এই উচ্চ শিক্ষানুষ্ঠানখন সম্পূৰ্ণৰূপে উদ্যোগমুখী শৈক্ষিক দৃষ্টিভংগীক লৈ নিৰ্মাণ কৰা হৈছে। এই বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং আৰু ৰবটিক্সৰ দৰে বিশেষ পাঠ্যক্ৰম থাকিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সৈতেও ফলপ্ৰসূ বৈঠকত মিলিত হয়। তেওঁ অসমৰ খনিজ সম্পদৰ সম্ভাৱনাময় ক্ষেত্ৰখনৰ বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বৈঠকত মাৰ্ঘেৰিটাত কোল ইণ্ডিয়াৰ কাৰ্যসমূহ অধিক উৎপাদনক্ষম কৰি তোলাৰ বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়। স্বাধীনতা আন্দোলনৰ এগৰাকী শক্তিশালী নেতা, অসাধাৰণ বাগ্মিতাৰ অধিকাৰী, লেখক, দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত ফুকনে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত আছিল। অসম চৰকাৰৰ উদ্যোগত আজি এই মহান নেতাগৰাকীৰ পুণ্যতিথি উপলক্ষে দেশভক্তি দিৱস হিচাপে পালন কৰা হৈছে। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ ভৰলুমখৰ তৰুণৰাম ফুকন উদ্যানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ জনতা ভৱনত দেশভক্তি দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে ফুকনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দিয়া ভাষণত বহুমুখী প্ৰতিভাৰ অধিকাৰী নেতাগৰাকীৰ জীৱন পৰিক্ৰমাক সোঁৱৰণ কৰে। তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই এই অনুষ্ঠানত তৰুণৰাম ফুকনক স্মৰণ কৰি তেওঁৰ জীৱন সম্পৰ্কে আলোকপাত কৰে। আজিৰ অনুষ্ঠানতে দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত অনুষ্ঠিত দেশভক্তি কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰা হয়। এই প্ৰতিযোগিতাত ৰাজ্যৰ লগতে কেৰালা, দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 1200গৰাকী প্ৰতিযোগীৰে গঠিত মুঠ 348টা দলে অংশ লৈছিল। প্ৰাথমিক পৰ্যায়ত অনুষ্ঠিত লিখিত পৰীক্ষাৰ পৰা 6টা দলক চূড়ান্ত পৰ্যায়লৈ বাছনি কৰা হৈছিল। বজালী জিলাতো দেশভক্তি দিৱসৰ কাৰ্যসূচী লোৱা হয়। এই অনুষ্ঠানত জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে অংশ লৈ দিয়া ভাষণত নতুন প্ৰজন্মক ফুকনৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহান জনায়। তামোলপুৰ জিলাতো আজি এই দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশ লয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আজি আমিনগাঁৱৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত দেশভক্তি দিৱস পালন কৰা হয়। অনুষ্ঠানত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সন্থা অৰ্থাৎ এবিলেকৰ সহযোগী অধ্যাপক ডঃ ভাস্কৰ শৰ্মাই স্বাধীনতা আন্দোলনত ফুকনে কিদৰে নেতৃত্ব বহন কৰিছিল সেই বিষয়ে উল্লেখ কৰে। বৰপেটাত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত জিলাখনৰ আইন মহাবিদ্যালয়ত আজি এই দিৱস পালন কৰা হয়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই তৰুণৰাম ফুকনৰ দেশপ্ৰেম সন্দৰ্ভত বক্তৃতা আগবঢ়ায়। বিশ্ব হেপাটাইটিছ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ত এই দিৱস উপলক্ষে আজি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ মাজত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনাকালত আজিৰে পৰা 5 আগষ্টলৈ জিলাখনৰ প্ৰতিটো স্বাস্থ্যকেন্দ্ৰলৈ চিকিৎসাৰ বাবে অহা ৰোগীসকলক হেপাটাইটিছ ৰোগৰ পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ মাজত এই ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হ'ব। জিলাখনত বৰ্তমানলৈকে 4গৰাকী হেপাটাইটিছ ৰোগীক চিনাক্ত কৰা হৈছে। গুৱাহাটী মহানগৰীৰ সাতগাঁৱৰ নগৰীয়া ৰাজ্যিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ডঃ লক্ষ্মণন এছে এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। বজালী জিলাত এই দিৱস উপলক্ষে মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত অংশ লৈ মহকুমা স্বাস্থ্য বিষয়া ডাঃ চক্ৰপাণী শৰ্মাই কয় যে হেপাটাইটিছ বি আৰু চিত আক্ৰান্ত ৰোগীয়ে শংকিত হোৱাৰ পৰিৱৰ্তে সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিলে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।